এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বনাঞ্চল অবৈধ দখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত ৰাজ্যকেইখনত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চলত চলি থকা অবৈধ দখল ৰোধ সন্দৰ্ভত দাখিল হোৱা এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে বনাঞ্চলসমূহ দখলমুক্ত কৰাৰ বাবে বিস্তৃত পৰিকল্পনা যুগুত কৰিবলৈ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু বন বিভাগৰ মুৰববীসকলক নিৰ্দেশ দিয়াৰ লগতে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে। এই শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ মহাধিবক্তাই বনভূমি দখলমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰে। চাৰিওখন ৰাজ্যই এই সন্দৰ্ভত উচ্চস্তৰীয় সমিতি গঠন কৰিবলৈকো সন্মতি প্ৰকাশ কৰিছে। আদালতে অসম, অৰুণাচল আৰু মেঘালয় চৰকাৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈ এই বিবাদ নিষ্পত্তিৰ সৈতে বনাঞ্চল দখলৰ বিষয়টোক একাকাৰ নকৰিবলৈকো পৰামৰ্শ দিয়ে। বিষয়টো সন্দৰ্ভত অহা 4 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু প্ৰশাসনে আজি তৃতীয় দিনেও উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। প্ৰশাসনৰ সূত্ৰ প্ৰকাশ কৰা মতে আজি অঞ্চলটোৰ 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনি পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলোৱা হৈছে। কালি 1 আৰু 2 নম্বৰ পিঠাঘাটৰ 200টা বাসগৃহ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱৰ নেতৃত্বত সম্পন্ন হোৱা এই অভিযানত জিলা আয়ুক্ত, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত 2600ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলৰ 73টা পৰিয়াললৈ সকাহ দি সংশ্লিষ্ট অঞ্চলত 7 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ দিছে। এই অভিযান সন্দৰ্ভত 75 জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ে লগতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে। আজি বিশ্ব বন সংৰক্ষক দিৱস। বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্মনিয়োগ কৰা লোকসকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত লোকসকলক শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে সমগ্ৰ বিশ্বতে আজিৰ দিনটোত বিশ্ব বন সংৰক্ষক দিৱস পালন কৰি অহা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো আজি এই দিৱস পালন কৰা হৈছে। 5 গৰাকী যুৱ বন সংৰক্ষকে উদ্যানখনৰ নেতৃত্ব দি ইয়াৰ সুৰক্ষাত আত্মনিয়োগ কৰি আহিছে। উদ্যানখনৰ অগৰাতলী, বোকাখাট, কহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে উত্তৰপাৰৰ বনাঞ্চলতো বন সুৰক্ষাৰ বাবে বন সংৰক্ষক আৰু বন কৰ্মীসকলে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে। আজি এই দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বিভাগীয় বনকৰ্মী, বন দুৰ্গা, বিশেষ গঁড় সুৰক্ষা বাহিনী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানসকলক সম্বৰ্ধনা জনোৱা হ'ব। জাতীয় সংস্কৃতিৰ পুৰোধা নটসূৰ্য ফণী শৰ্মাৰ আজি স্মৃতি দিৱস। অসমীয়া চলচ্চিত্ৰ জন্মলগ্নৰে পৰা জড়িত ফণী শৰ্মাৰ জীৱনজোৰা শিল্পকৰ্ম অসমীয়া জাতিৰ অমূল্য সম্পদ। চলচ্চিত্ৰ, নাট আৰু অভিনয় কলাৰ এগৰাকী দিগদৰ্শী শিল্পীৰূপে তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। কলা সংস্কৃতিৰ এই বৰেণ্য ব্যক্তিগৰাকীয়ে জয়মতী, ইন্দ্ৰমালতী আৰু পিয়লি ফুকনৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল। নাট্যকলাৰ এই মহান সাধক নটসূৰ্য ফণী শৰ্মাক সোঁৱৰণ কৰি তেজপুৰৰ লগতে বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ বৰপথাৰ কমাৰগাঁও দিব্যজ্যোতি সংঘৰ সৌজন্যত সদৌ বৰপথাৰ ৰাইজৰ সহযোগত আৰু ক্ৰিয়েটিভ টেলছৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন অভিনয় কৰ্মশালাৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে অভিনয় কৰা নাটক প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ দিয়া হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহ অধ্যাপক বেদান্ত বৰপাত্ৰ, ৰাহুল বৰুৱা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ত্ৰিপুৰাৰ পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী অনন্যা গগৈ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শুদ্ধ ছেত্ৰীয়ে শিক্ষাৰ্থীসকলক অভিনয় প্ৰশিক্ষণ প্ৰদান কৰে। কালিৰ এই সামৰণি অনুষ্ঠানত প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। 7খন ৰাজ্যৰ 150 খেলুৱৈৰ অংশগ্ৰহণেৰে গুৱাহাটীত কালি 42 সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। সদৌ অসম পাঞ্জাখন ঠাই মহানগৰীৰ ছাউথ পইণ্ট স্কুল কৰ্তৃপক্ষৰ সহযোগত বিদ্যালয়খনৰ চৌহদত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।